আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল হাইলাকান্দি আৰু কাছাৰত মহিলা উদ্যমিতা আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চেক বিতৰণ, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত 12 ডিচেম্বৰত আদালতত SIT অভিযোগনামা দাখিল, ৰাজ্যৰ 28 সাহিত্যিকলৈ 2025-26 সাহিত্য বঁটা আৰু সাহিত্য পেঞ্চন ঘোষণা আৰু তামোলপুৰত BTC প্ৰধান হাগ্ৰাম মহিলাৰীৰ কেইবাটাও উন্নয়নমূলক কামৰ আৰম্ভণি। মহিলা আত্মসহায়ক গোটৰ সদস্য গ্ৰাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি হাইলাকান্দি আৰু কাছাৰৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। হাইলাকান্দিৰ প্ৰায় 18,000 মহিলাক 10,000 প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰা হয়। এই উপলক্ষে অনুষ্ঠিত জনসভাত ড০ শৰ্মাই কয় যে এই পৰ্যন্ত উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ 12,00,000 মহিলাক 10,000 দিয়া হৈছে আৰু ৰাজ্যৰ 50 বিধানসভা সমষ্টিত এই আঁচনি ৰূপায়ণ কৰা হৈছে। এই টকা মহিলাসকলে ভাল কামত ব্যৱহাৰ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে অসমৰ 40,00,000 মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ কথা উল্লেখ কৰে। বৰ্তমানৰ ৰাজ্য চৰকাৰে মধ্যবিত্তসকলৰ বাবে কাম কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে। পাছত তেওঁ কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ বৰ জালেংগা পায়নিয়াৰ সংঘ পথাৰত উদ্যমিতা আঁচনিৰ অধীনত 20,000 অধিক মহিলাক চেক প্ৰদান কৰে। এই উপলক্ষে আয়োজিত জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাসকলে এই ধন ভাল কামত বিনিয়োগ কৰিলে পৰৱৰ্তী সময়ত 50,000 সাহায্য লাভ কৰিব। ধলাই বিধানসভা সমষ্টিৰ 3,000 মহিলাক নতুনকৈ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে। অহা 1 জানুৱাৰীৰ পৰা ছাত্ৰীসকলৰ দৰে ছাত্ৰসকলকো আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে অহা 15 দিনৰ ভিতৰত বৰাক উপত্যকাত সকলো হিতাধিকাৰীৰ মাজত উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণৰ কাম সম্পূৰ্ণ কৰা হ'ব। বৰাকত উদ্যোগী সৃষ্টিৰ বাবে শীঘ্ৰে এখন বিনিয়োগ সন্মিলনৰ আয়োজন কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে 12 ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল কৰিব। বিশেষ তদন্তকাৰী গোটৰ মুৰববী তথা বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই আজি উলুবাৰীত থকা CID কাৰ্যালয়ত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত 18/2025 এটা গোচৰ ৰুজু হৈছিল। এই গোচৰৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত বুলি তেওঁ উল্লেখ কৰে। অভিযোগনামাৰ জৰিয়তে গোচৰৰ সকলো তথ্য আদালতত দাখিল কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে 7 লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে এই পৰ্যন্ত 300ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।
কেছটোৰ তদন্ত প্ৰায় আমি চূড়ান্ত পৰ্যায়ত আহি পাইছো। আমি অহা 12 ডিচেম্বৰত কেছটোৰ চাৰ্জশ্বীট আদালতৰ সন্মুখত দাখিল কৰিম। বাকী সবিশেষ আমি আদালতত যেতিয়া চাৰ্জশ্বীট দিম তাত গোটেইখিনি তথ্য থাকিব। জানে যে আমি 7 মানুহক এৰেষ্ট কৰিছিলোঁ আৰু সাক্ষী হিচাপে আমি এতিয়ালৈকে 300ৰো অধিক মানুহৰ সাক্ষ্য গ্ৰহণ কৰিছোঁ। চাৰ্জশ্বীট বৰ্তমান এখনেই দিয়া হ'ব। 18/2025 কেছটোত চাৰ্জশ্বীট দাখিল কৰা হ'ব।
ৰাজ্যৰ জাতীয় জীৱনৰ এগৰাকী পুৰোধা ব্যক্তি হোমেন বৰগোহাঁইৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি কাইলৈ 2025 সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰা হ'ব। কটন বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত কাইলৈ এই বঁটা আৰু পেঞ্চন প্ৰদান কৰা হ'ব। এইবাৰ মুঠ 18 সাহিত্যিকে সাহিত্য বঁটা লাভ কৰাৰ লগতে 10 সাহিত্যিকলৈ সাহিত্য পেঞ্চন আগবঢ়োৱা হৈছে। দিনৰ 11 হ'বলগীয়া এই অনুষ্ঠানত মন্ত্ৰী ড০ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। 2025 সাহিত্য বঁটা লাভ কৰাসকলৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ড০ সূৰ্যকান্ত হাজৰিকা, কিশোৰী মোহন দাস, অপৰ্ণা কোঁৱৰ, আশুতোষ দাস, গুৰমাইল সিং, সুবৰ্ণা শইকীয়াকে ধৰি আন কেইবাগৰাকীও সাহিত্যিক আছে। সাহিত্যিকসকলৰ বঁটাৰ লগতে 50,000 প্ৰদান কৰা হ'ব। ইপিনে সাহিত্য পেঞ্চন লাভ কৰাসকলে প্ৰতিমাহে 8,000 লাভ কৰিব। বিশ্বনাথ জিলাৰ বিহালীত আজি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত ড০ বি আৰ আম্বেদকাৰৰ মহা পৰিনিৰ্বাণ দিৱস উদযাপন কৰা হয়। জালুকবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আধুনিক ভাৰতৰ যুগদ্ৰষ্টা ডঃ আম্বেদকাৰৰ সপ্তদশ মহাপৰিনিৰ্বাণ দিৱস বিশ্বনাথ জিলা সমিতিৰ সহযোগত পালন কৰা হয়। পুৱা পতাকা উত্তোলন, বি আৰ আম্বেদকাৰ আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছত ভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত বাবুল কুমাৰ মেথিক ডঃ বি আৰ আম্বেদকাৰ বঁটা প্ৰদান কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিটিচিৰ প্ৰধান হাগ্ৰাম মহিলাৰী আজি তামোলপুৰ জিলাত কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। তেওঁ গুৰেশ্বৰ চকৰ পৰা গুৰেশ্বৰ কলেজলৈ 2025-2026 অসমমালা আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলগীয়া পথৰ লগতে আন্ধেৰীঘাটৰ পৰা ডিমাকুচি, বগামাটি হৈ বঙালীপাৰালৈ যোৱা পথ, দাৰকুচিৰ পৰা সোণতলালৈ যোৱা পথৰ লগতে বিটিচিৰ মুঠ ছটা পথৰ আধাৰশিলা স্থাপন কৰে। পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে বিটিচিৰ উন্নয়নমূলক কাম কাজসমূহ কৰি যাব বুলিও বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী মহিলাৰীয়ে মন্তব্য কৰে। ৰাজ্যৰ কৃষি ক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা সুবিধা সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্ৰাক্তন যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকা আৰু সোণাপুৰ চক্ৰৰ কৃষি উন্নয়ন বিষয়া সুপ্ৰিয়া বৰাই অংশ ল'ব। অনুষ্ঠানত কেইবাগৰাকীও কৃষকে নিজৰ অভিজ্ঞতা বিনিময় কৰিব। অনুষ্ঠানটি আগ ধৰিব অৰুণিমা গোস্বামীয়ে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 প্ৰচাৰ কৰা মংগলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম মংগলদৈ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মৃন্ময় হালৈৰ সাক্ষাৎকাৰ দি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ মংগলদৈৰ সংবাদদাতা ময়ূখ গোস্বামীয়ে। কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ অধীনত সমগ্ৰ দেশৰ লগতে অসমৰো ভিন ভিন অঞ্চলত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ সৌজন্যত সজাগতা সভা অনুষ্ঠিত হৈছে। হোজাই জিলাতো বিভিন্ন বেংকৰ শাখা প্ৰবন্ধকসকলৰ সহযোগত আজি নাজিৰ আজমল মেমৰিয়েল কলেজ অব এডুকেশ্যনৰ সহযোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত নিষ্ক্ৰিয় হৈ থকা একাউণ্টৰ ধন আত্মীয় বা উত্তৰাধিকাৰীৰ KYC দাখিল কৰি বিভাগীয় নিয়ম অনুসৰি তুলি লোৱাৰ বাবে বেংকৰ বিষয়াসকলে আহান জনায়। উল্লেখযোগ্য যে হোজাইত বেংকত গৰাকীবিহীন 10 কোটিতকৈ অধিক টকা এতিয়াও জমা হৈ আছে। এই টকাসমূহ উপযুক্ত প্ৰমাণৰ ভিত্তিত গ্ৰাহকক উভতাই দিয়াৰ বাবে এই সজাগতা সভা অনুষ্ঠিত হয়। সভাত লগতে মৃত্যু হোৱা ব্যক্তিৰ নামৰ একাউণ্টত থকা ধনকে ধৰি বিভিন্ন শিতানত জমা হৈ থকা পুৰণি বেংক একাউণ্টৰ সম্পত্তিৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হয়। জমা হৈ থকা টকা গ্ৰাহকে কিদৰে সংগ্ৰহ কৰিব পাৰিব সেই বিষয়ত সভাত পৰামৰ্শ আগবঢ়োৱা হয়। ৰাজ্যৰ বিভিন্ন অংশত আজি 63 সংখ্যক সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ পানীখাইটিৰ কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানত এই দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। অনুষ্ঠানত অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু গৃহৰক্ষী বাহিনীৰ জোৱানসকলে পেৰেড প্ৰদৰ্শন কৰাৰ লগতে অস্ত্ৰ শস্ত্ৰ সঞ্চালনাৰ সমৰকলা প্ৰদৰ্শন কৰে। তদুপৰি জৰুৰীকালীন সময়ত অথবা যুদ্ধৰ সময়ত ল'বলগীয়া সাৱধানতা তথা উদ্ধাৰ সম্পৰ্কীয় মক ড্ৰিল প্ৰদৰ্শন কৰে। অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তিনিচুকীয়া জিলাৰ বৰগুৰিত থকা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ কাৰ্যালয়তো এই দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি বিশাখাপট্টনমত অনুষ্ঠিত অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি ভাৰতক জয়ৰ বাবে 271 ৰাণৰ লক্ষ্য বান্ধি দিছে। দক্ষিণ আফ্ৰিকাই 47 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 270 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ কুইণ্টন ডিককে ধৰি ডিককে 106 আৰু টেম্বা বামুমাই 48 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ কুলদীপ যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণাই 4টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে শৃংখলাৰ প্ৰথম 2খন খেলত দুয়োটা দলে বিজয় সাব্যস্ত কৰি 1-1 সমতা স্থাপন কৰিছে। হাইলাকান্দি আৰু কাছাৰত মহিলা উদ্যমিতা আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চেক বিতৰণ, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত 12 ডিচেম্বৰত আদালতত SIT অভিযোগনামা দাখিল, ৰাজ্যৰ 28 গৰাকী সাহিত্যিকলৈ 2025-26 বৰ্ষৰ সাহিত্য বঁটা আৰু সাহিত্য পেঞ্চন ঘোষণা আৰু তামোলপুৰত বিটিচি প্ৰধান হাগ্ৰাম মহিলাৰীৰ কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:00 বজাত শুনিবলৈ পাব।